كيف تكفرون بالله وكنتم أمواتا فأحياكم ثم يميتكم ثم يحييكم ثم إليه ترجعون
তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফুৰি কৰা, অথচ তোমালোক প্ৰাণহীন আছিলা, তাৰপিছত তেওঁই তোমালোকক জীৱিত কৰিছে, আকৌ তেওঁই তোমালোকক মৃত্যু ঘটাব, তাৰপিছত পুনৰ জীৱিত কৰিব, আৰু তাৰপিছত তোমালোকক তেওঁৰ ওচৰলৈকে উভতি নিয়া হ'ব।